এয়া আকাশবাণী গুৱাহাটী বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাত অভিযুক্ত শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, সন্দীপন গাৰ্গ, পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাক আজি কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। আৰক্ষী জিম্মাৰ ম্যাদ অন্ত পৰাৰ পাছত এছ আই টিয়ে পাঁচোজন অভিযুক্তক আজি আদালতত হাজিৰ কৰোৱায় আৰু ন্যায়ালয়ে অভিযুক্তকেইজনক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। অভিযুক্তকেইজনক কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত বাক্সা জিলাৰ নিকাশীৰ নৱনিৰ্মিত কাৰাগাৰলৈ স্থানান্তৰ কৰা হয়। আমাৰ বাক্সাৰ সংবাদদাতাই জনোৱা মতে কাৰাগাৰলৈ অভিযুক্তকেইগৰাকীক নিয়াৰ সময়ত আজি স্থানীয় লোকে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। উত্তেজিত লোকসকলে আৰক্ষীলৈ লক্ষ্য কৰি শিল দলিওৱাৰ উপৰি আৰক্ষী আৰু সংবাদ মাধ্যমৰ কেইবাখনো বাহনত অগ্নিসংযোগ কৰে। আটাইকেইজন অভিযুক্তক কাৰাগাৰৰ বাহিৰলৈ উলিয়াই দিয়াৰ দাবী জনাই ভালেসংখ্যক লোকে প্ৰতিবাদ সাব্যস্ত কৰাৰ পাছত আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত হতাহতি হয়। ইপিনে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে শূন্যলৈ গুলীচালনা কৰাৰ সময়ত এজন লোক গুলীবিদ্ধ হোৱাৰ বাতৰি পোৱা গৈছে। প্ৰতিবাদকাৰীৰ আক্ৰমণত মহিলা আৰক্ষীসহ কেইবাজনো জোৱান আৰু সাংবাদিক আহত হৈছে। স্থানীয় আৰক্ষী প্ৰশাসনে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব নোৱাৰাত দৰং, বৰপেটা আৰু নলবাৰীৰ পৰা অতিৰিক্ত নিৰাপত্তাৰক্ষীৰ দলৰ লগতে অৰ্ধসামৰিক বাহিনীও প্ৰেৰণ কৰা হৈছে। গুৱাহাটীৰ পৰা গৃহ বিভাগৰ শীৰ্ষ বিষয়াৰ এটা দলো ঘটনাস্থলীলৈ ইতিমধ্যে ৰাওনা হৈছে। প্ৰতিবাদকাৰীসকলে ঘটনাস্থলীলৈ ৰাওনা হোৱা আৰক্ষী বিষয়াক ঘটনাস্থলীৰ কিছু দূৰৈত আবদ্ধ কৰি ৰখাৰো বাতৰি আহিছে। পৰিস্থিতিৰ অধিক অৱনতি ঘটাৰ পৰিপ্ৰেক্ষিতত বাক্সা জিলাত সান্ধ্য আইন জাৰি কৰা হৈছে। ইপিনে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত আজি এছ আই টিয়ে পুনৰ তিনিগৰাকী প্ৰৱাসী অসমীয়া, সুস্মিতা গোস্বামী, প্ৰীতম ভূঞা আৰু দেৱজ্যোতি হাজৰিকাৰ ভাষ্য গ্ৰহণ কৰে। এছ আই টিয়ে তিনিওজন প্ৰৱাসী অসমীয়াক চি আই ডি কাৰ্যালয়ত সোধা পোছা কৰে। এই সন্দৰ্ভত এছ আই টিৰ মুৰববী তথা বিশেষ সঞ্চালক প্ৰধান মুন্না প্ৰসাদ গুপ্তাই সংবাদ মাধ্যমৰ আগত কয় যে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত বৰ্তমানলৈকে এঘাৰগৰাকী প্ৰৱাসী অসমীয়াই চি আই ডিৰ কাৰ্যালয়ত সাক্ষ্য দিছে। তেওঁ কয় যে বৰ্তমান ছিংগাপুৰৰ নাগৰিকত্ব লোৱা ৱাজিদ আহমেদে সাক্ষ্য দিবলৈ বাকী আছে আৰু তেওঁ সাক্ষ্য দিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে। এই ঘটনাৰ তদন্তৰ বাবে ভাৰতীয় উচ্চায়ুক্তৰ জৰিয়তে ছিংগাপুৰ কৰ্তৃপক্ষৰ পৰা ইমেইল লাভ কৰা বুলি প্ৰকাশ কৰি বিশেষ সঞ্চালক প্ৰধানগৰাকীয়ে কয় যে ছিংগাপুৰ কৰ্তৃপক্ষই কোন কোন বিষয়ত তদন্তৰ বাবে যাব আৰু কি কি বিষয়ৰ তদন্ত কৰিব সেই বিষয়ে জানিব বিচাৰিছে। ছিংগাপুৰ কৰ্তৃপক্ষৰ পৰা তদন্ত সন্দৰ্ভত সেউজ সংকেত পোৱা যাব বুলি শ্ৰীগুপ্তাই আশা প্ৰকাশ কৰে।
আমি যোৱাকালি ছিংগাপুৰ অথৰিটিৰ পৰা ভাৰতীয় হাই কমিশ্যনৰ জৰিয়তে এটা মেইল পাইছো। তেওঁলোকে তাত আমাক বিচাৰিছে আপোনালোকৰ কোন কোন অফিচাৰ আহিব আৰু আপোনালোকৰ কি কি এজেণ্ডা আছে ইয়াত সেইটো আমাক জনাওক। সেইটো আমি ইতিমধ্যে জনাইছো, কালি আমি তাৰ জবাব দিলো। আমাৰ এমলেট ৰিকুৱেষ্টো যোৱা 30 ছেপ্টেম্বৰতে তেওঁলোকে পাইছে। গতিকে এইটো এটা খুব পজিটিভ ডেভেলপমেণ্ট। মই আশা ৰাখিছো যে খুব সোনকালে আমি তেওঁলোকৰ পৰা গ্ৰীণ ছিগনেল পাম আৰু আমি তাত গৈ আমাৰ যি তদন্তৰ কাম আছে সেইটো আগবঢ়াব পাৰিম।
ইপিনে বিভিন্ন মাধ্যমত বিয়পি পৰা জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন ভুৱা বুলি অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগে স্পষ্ট কৰি দিছে। সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত বিশেষ সঞ্চালক প্ৰধান মুন্না প্ৰসাদ গুপ্তাই কয় যে সামাজিক মাধ্যমত বিয়পি পৰা মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনখনত কোনো চিকিৎসকৰ স্বাক্ষৰ নাই। স্বাক্ষৰ নথকা মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন কেতিয়াও সত্য হ'ব নোৱাৰে বুলি তেওঁ মন্তব্য কৰে। বিষয়টো লৈ তদন্ত কৰা হ'ব বুলি উল্লেখ কৰি শ্ৰীগুপ্তাই ভুৱা বাতৰি প্ৰচাৰ নকৰিবলৈ সকলোৰে প্ৰতি আহান জনায়। অপপ্ৰচাৰ চলোৱাসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও তেওঁ সকীয়াই দিয়ে। এডিআৰইৰ চতুৰ্থ বৰ্গৰ পদসমূহৰ ফলাফল আজি ঘোষণা কৰা হয়। সংশ্লিষ্ট ৱেবছাইটত আজি ফলাফলসমূহ প্ৰকাশ কৰা হৈছে। ইপিনে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজিৰে পৰা 17 অক্টোবৰৰ ভিতৰত স্নাতকোত্তৰ শিক্ষকৰ পদসমূহৰ ফলাফল ঘোষণা কৰা হ'ব বুলি প্ৰকাশ কৰিছে। তেওঁ লগতে চলিত মাহৰ ভিতৰতে 35,000 যুৱক যুৱতীয়ে চৰকাৰী চাকৰি লাভ কৰিবলৈ সমৰ্থ হোৱা বুলি উল্লেখ কৰে। নাবাৰ্ড আৰু বৰপেটা জিলা উদ্যোগ তথা বাণিজ্য কেন্দ্ৰৰ উদ্যোগত আজি সৰ্থেবাৰীত কাঁহ পিতলৰ শিল্পৰ ভৌগোলিক সূচক অৰ্থাৎ জি আই টেগ সন্দৰ্ভত এখন সজাগতামূলক সভা অনুষ্ঠিত হয়। এই সভাত অঞ্চলটোৰ কাঁহ শিল্পীসকলৰ লগতে বহু বিক্ৰী প্ৰতিষ্ঠানে অংশগ্ৰহণ কৰে। নাবাৰ্ডৰ প্ৰতিনিধিসকলে জি আই টেগৰ তাৎপৰ্য ব্যাখ্যা কৰাৰ লগতে কাঁহ শিল্পী আৰু ব্যৱসায়ীসকলক ইয়াৰ ব্যৱহাৰৰ বাবে আহান জনায়। নাবাৰ্ডৰ বিষয়াসকলে কাঁহ পিতলৰ দৰে পৰম্পৰাগত শিল্পকৰ্মসমূহৰ সুৰক্ষিতকৰণ আৰু প্ৰামাণ্যতা নিশ্চিতকৰণৰ লগতে বজাৰত থলুৱা সামগ্ৰীৰ চাহিদা বৃদ্ধি কৰাত জি আই টেগৰ ভূমিকাৰ ওপৰত আলোকপাত কৰে। এই কাৰ্যসূচীত কেইবাগৰাকীও ব্যক্তিয়ে অংশগ্ৰহণ কৰে। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 6 বজাত শুনিবলৈ পাব।